চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার মরমিয়াল প্রভু যীশুর মহান নামেরে আপনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
আমার জিয়া আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। এয়া আকৌ আপোনালোকৰ ওচৰলৈ আহিছো বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান ভক্তিবচনৰ যোগেদি। এই অনুষ্ঠানৰ যোগেদি আমি পৰস্পৰক লগ পাই আহিছো। আচলতে আপোনালোকেহে আমাক সদায় লগ পাই আহিছে, কিন্তু আমিওতো আপোনালোকক লগ পালে ভাল পাম নহয় জানো? কেনেকৈ লগ পাব পাৰোঁ জানেনে প্ৰিয় শ্ৰোতা? আপোনালোকৰ পৰা পোৱা চিঠি পত্ৰৰ যোগেদি আমি আপোনালোকক লগ পাওঁ। অনুগ্ৰহ কৰি আমালৈ দুষাৰিমান চিঠি লিখি পঠিয়াবচোন। কিবা সুধিবলগীয়া থাকিলেও নিসংকোচে সুধিব পাৰে। আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ। হওক, আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাৰ গৌৰৱ মহিমা সকলো ঠাইতেই হওক। তুমি কৰুণাময় অনুগ্ৰহশীল ঈশ্বৰ, আমি কল্পনা কৰিব নোৱাৰা ধৰণে তুমি মহান। তোমাৰ কথা আমি ভাষাৰে বৰ্ণাই শেষ কৰিব নোৱাৰোঁ। তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰৰ নিগৃঢ় তত্ত্বও আমি বুজি পাব নোৱাৰোঁ যদিহে তুমি আমাক বুজাই নিদিয়া। গতিকে আহা পিতা, তোমাৰ বাক্য তুমিয়েই আমাক বুজাই দিয়া। এই অনুষ্ঠান শুনি থকা প্ৰতিজন শ্ৰোতাক তোমাৰ স্পষ্ট মাত শুনিবলৈ দিয়া, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয়ী প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? যদি শুনি আছে তেনেহ'লে আপুনি নিশ্চয় জানে যে আমি আজি ভালেমান দিন ধৰি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ দ্বিতীয় চমুৱেল নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয় জানো? যোৱা অনুষ্ঠানত আমি এই দ্বিতীয় চমুৱেল পুস্তকখনৰ 16 নম্বৰ অধ্যায়লৈকে আমাৰ আলোচনা আগবঢ়াইছিলোঁ আৰু আমি চাইছিলোঁ কেনেকৈ মফিবোচতৰ দাস চিবাই দায়ুদ ৰজাক প্ৰবঞ্চনা কৰিছিল, কেনেকৈ চিমি নামৰ মানুহ এজনে দায়ুদ ৰজাক অভিশাপ দিছিল, কেনেকৈ অপচালোমে জিৰচালেমত প্ৰৱেশ কৰিছিল আৰু কেনেকৈ অহিথুফলে দায়ুদ ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ অপচালোমক মন্ত্ৰণা দিছিল। আনহাতে 17 নম্বৰ অধ্যায়ৰ আজিৰ আলোচনাত আমি পাম হুছয় নামৰ আন এজন পৰামৰ্শদাতাই অহিথুফলৰ মন্ত্ৰণা পনীয়া কৰি দিয়াৰ পৰামৰ্শ অপচালোমৰ আগত এনেৰূপে তুলি ধৰিছিল যে অপচালোমে অহিথুফলৰ পৰামৰ্শতকৈ হুছয়ৰ পৰামৰ্শহে অধিক উত্তম গণ্য কৰি সেইৰূপেই কাৰ্য কৰিবলৈ সিদ্ধান্ত লৈছিল। অম্মুনিয়াসকলে দায়ুদ আৰু দায়ুদৰ মানুহবিলাকৰ সেৱা শুশ্ৰূষা কৰাৰ বিষয়েও এই অধ্যায়টোত আমি পঢ়িবলৈ পাম। সময়ে কোলালে এই অধ্যায়টোৰ আটাইবোৰ পদ আমি পাঠ কৰিম, নহলে ব্যাখ্যাৰ প্ৰয়োজন হোৱা পদকেইটা কেৱল পাঠ কৰিম। অহিথুফল আৰু হুছয় দুয়ো দায়ুদ ৰজাৰ বন্ধু আছিল। অপচালোমে দুয়োজনৰ পৰা পৰামৰ্শ বিচাৰিছিল আৰু দুয়োজনৰ পৰামৰ্শৰ যুক্তি শুনিছিল, কিন্তু দায়ুদ আৰু তেওঁৰ ৰণুৱা লোকসকল যুদ্ধক্ষেত্ৰত বৰ পাকৈত আৰু সেয়ে অপচালোমে তেওঁৰ সেনা শক্তি অধিক শক্তিশালী কৰাৰ প্ৰয়োজন বুলি হুছয়ে দিয়া যুক্তি অধিক যুক্তিযুক্ত বুলি অপচালোমে মনতে মানি লৈছিল আৰু তেওঁৰ সেনা শক্তি শক্তিশালী কৰাৰ মানে সিফালে দায়ুদেও যুদ্ধৰ বাবে প্ৰস্তুত হ'বলৈ প্ৰয়োজনীয় সময়খিনি পাইছিল, যি প্ৰস্তুতিকৰণত তেওঁ আত্মগোপন কৰিবলৈকো প্ৰয়োজন হৈছিল। প্ৰিয় শ্ৰোতা, আমি আগৰে পৰা কৈ আহিছো যে এটা সময় আছিল যেতিয়া দায়ুদে সদায়েই চাৰিওফালে কেৱল বিজয়ৰ মুখকেই দেখা পাইছিল, কিন্তু এতিয়া কেৱল দুখ বিপদকেই দেখা পাই থাকিবলগীয়া হৈছে। ইয়াতো তেওঁ ডাঙৰ বিপদৰ সন্মুখীন হৈছে। খুব সম্ভৱ যিগৰাকী পুত্ৰক দায়ুদে আটাইকেইজন পুত্ৰতকৈ অধিক ভাল পাইছিল সেইগৰাকী পুত্ৰ অপচালোমেই এতিয়া পিতৃৰ অহিতে বিদ্ৰোহ কৰিছে। এয়া দায়ুদৰ কাৰণে সঁচাকৈয়ে ডাঙৰ দুখৰ কথা হৈছিল। দায়ুদে জিৰচালেমৰ পৰা আঁতৰি দিছিল যাতে জিৰচালেম যুদ্ধক্ষেত্ৰত পৰিণত নহয় আৰু তেওঁ মৃত্যুৰ মুখত পৰিবলগীয়া নহয়। কিন্তু জিৰচালেম নগৰ ত্যাগ কৰাৰ পাছতো দায়ুদ ৰজাই হুছয়ক অপচালোমৰ ওচৰলৈ পঠাইছিল তেওঁক অধিক পৰামৰ্শ দিবলৈ। যি অহিথুফল দায়ুদ ৰজাৰো পৰামৰ্শদাতা আছিল, সেই অহিথুফলেই অপচালোমক পথভ্ৰষ্ট হোৱা পৰামৰ্শ দিছিল। 17 নম্বৰ অধ্যায়ত আমি দেখিছো যে অহিথুফল আৰু হুছয়ে অপচালোমক পৰস্পৰ বিৰোধী পৰামৰ্শ দিছিল। প্ৰথম পদ দুটা আমি পঢ়ি দিছো। তাৰোপৰি অহিতোফলে অপচালোমক কলে, আপুনি যদি অনুমতি দিয়ে মই 12,000 লোক বাছি লৈ আজি ৰাতিয়েই উঠি দায়ুদৰ পাছত খেদা দিওঁ। তেওঁ ক্লান্ত হোৱা আৰু তেওঁৰ হাত দুৰ্বল হোৱা সময়ত মই হঠাৎ তেওঁক আক্ৰমণ কৰি ত্ৰাসত পেলাম। তেতিয়া তেওঁৰ লগৰ আটাই মানুহ পলাই যাব আৰু মই অকল ৰজাকহে বধ কৰিবলৈ পাম। আন কথাত ইয়াত এনেদৰে পৰামৰ্শ দিয়া হৈছে যে দায়ুদৰ প্ৰাণহানি কৰিব পৰা যাব, বিদ্ৰোহৰো প্ৰয়োজন আৰু নোহোৱা হ'ব আৰু তেতিয়া অপচালোম সহজে ৰজা হ'ব পাৰিব। অহিতোফলৰ পৰা যি পৰামৰ্শ তেওঁ পাইছিল সেইদৰে কাম কৰা হ'লে দায়ুদৰ বাবে বৰ ভয়ানক বিপদ উপস্থিত হ'লহেঁতেন। অহিতোফলে পৰামৰ্শটো দিছিল এইদৰে, এইদৰে মই সকলো লোকক আপোনাৰ ফাললৈ আনিম আৰু আপুনি যিগৰাকী মানুহৰ প্ৰাণ বিচাৰিছে তেওঁৰ প্ৰাণ হানি হোৱা আৰু সকলো লোক আপোনালৈ উভতি অহা দুয়োটা একে কথা হ'ব। তেতিয়া সকলো লোক শান্তিৰে থাকিব পাৰিব। তাকে শুনি অপচালোম আৰু ইছৰাইলৰ সকলো বৃদ্ধ লোকে সেই পৰামৰ্শত সন্তোষ পালে। ইয়াত অহিতোফলৰ আচল পৰামৰ্শটো হ'ল যে দায়ুদৰ প্ৰাণহানি কৰিব পাৰিলেই সকলো লোক আপোনা আপুনি বিনা ৰক্তপাতে অপচালোমৰ ফলীয়া হৈ যাব। অহিতোফলৰ এই আন্তৰিকতাবিহীন পৰামৰ্শৰ প্ৰতি অপচালোম আৰু তেওঁৰ বৃদ্ধ লোকসকলে সমৰ্থন জনাইছিল। 5-6 আৰু অপচালোমে ক'লে, এতিয়া অৰ্কিয়া হুচয়ক মাতা, তেওঁ কি কয় তাকো আমি শুনো। তেতিয়া হুচয় অপচালোমৰ ওচৰলৈ আহিলত অপচালোমে তেওঁক ক'লে, অহিতোফলে এনে তেনে কথা কৈছে, তেওঁ কোৱাৰ দৰে আমি কৰিমনে? যদি কৰিব নালাগে তেন্তে তুমি কোৱা। ঈশ্বৰৰ দয়াত হুচয় উপস্থিত থকাত কথাটো ভাল হৈছিল, কাৰণ তেওঁ উপস্থিত থকাৰ কাৰণেহে অহিতোফলতকৈ সম্পূৰ্ণ বেলেগ এটা পৰিকল্পনা তেওঁ আগবঢ়াইছিল। তেওঁ এনে এটা পৰিকল্পনা দাঙি ধৰি দেখুৱাইছিল যিটো দেখাত অপচালোমৰ পক্ষে অতি উত্তম আছিল, কিন্তু পৰিকল্পনাটোৱে আচলতে দায়ুদকহে সহায় কৰিব, কাৰণ বৰ বেয়া সময় দায়ুদৰ সন্মুখত উপস্থিত হৈছিল আৰু বৰ বেয়াকৈ তেওঁ পৰ্যাপ্তভাৱে সময়ৰ প্ৰয়োজনত আছিল। এতিয়া 7-10 পাঠ কৰিছো। আৰু হুচয়ে অপচালোমক ক'লে, অহিতোফলে এইবাৰ দিয়া মন্ত্ৰণা ভাল নহয়। হুচয়ে আৰু ক'লে, আপোনাৰ পিতৃ আৰু তেওঁৰ লোকবিলাককো আপুনি জানে যে তেওঁলোক বীৰ পুৰুষ আৰু পোৱালি লৈ ফুৰোৱা বনৰ ভালুকৰ নিচিনা তেওঁলোক খঙতে থাকে, আৰু আপোনাৰ পিতৃ যোদ্ধাৰু, তেওঁ মানুহৰ মাজত ৰাতি নাথাকে। চাওক, এতিয়া তেওঁ কোনো গাঁতত নাইবা আন কোনোবা ঠাইত লুকাই আছে। আৰম্ভতে লোকসকলৰ মাজত কেতবোৰ পতিত হ'লে তাক শুনা মানুহে ক'ব, অপচালোমৰ পাছত যাওঁতা লোকসকলৰ মাজত হত্যালীলা চলিছে, তেন্তে যি মানুহ হাঁহিয়াল, যিজনৰ মন সিংহৰ মনৰ নিচিনা, তেওঁ একেবাৰে পমি যাব, কাৰণ আপোনাৰ পিতৃ যে বীৰ পুৰুষ আৰু তেওঁৰ লগৰ সকলো হাঁহিয়াল তাক গোটেই ইছৰাইলে জানে। আগেয়ে কবৰ দৰে হুচয়ে অপচালোমক ভাল পৰামৰ্শেৰে সৈতে ভাল পৰিকল্পনাই দিছিল, কিন্তু সেই পৰিকল্পনাই যেন দায়ুদকে সহায় কৰে সেই উদ্দেশ্য আৰু লক্ষ্য সন্মুখত ৰাখিহে হুচয়ে পৰিকল্পনাটো ৰচনা কৰিছিল। যি পৰামৰ্শ তেওঁ অপচালোমক দিছিল সেয়া আজিৰ আমাৰ কথাত হ'ব, মহাশয় অপচালোম, আপুনি ৰণৰ মানুহ নহয়, কিন্তু আপোনাৰ পিতৃ বীৰ যোদ্ধা, ৰণথলীৰ তয়াময়া ৰণৰ কথা ভালদৰে জানে, তেওঁ প্ৰবীণ যুঁজাৰু, তেওঁ উখুৰা মুখুৰা পথৰ মানুহ, জীৱনৰ সকলো প্ৰকাৰৰ দুখ কষ্ট উঠাব পৰা মানুহ, তাৰোপৰি তেওঁৰ লগত থকা পুৰুষসকল বীৰ যুঁজাৰু পুৰুষ, ৰণ বিগ্ৰহত তেওঁলোক ইতিমধ্যেই ক্ষত বিক্ষত হৈছে আৰু তেওঁলোকে এতিয়া তেওঁলোকৰ আঘাত চেলেকি আছে, আৰু যিজনী ভালুকীৰ পোৱালি কাঢ়ি নিয়া হৈছে সেই ভালুকীৰ দৰে দুখ বেজাৰ আৰু খঙত একো নাইকিয়া হৈ বৰ উগ্ৰ হৈ আছে। এতিয়াই দায়ুদক আক্ৰমণ কৰা মানে এটা ডাঙৰ ভুল কৰাকে বুজাব। এইবোৰ স্বত্বেও বাৰু আপুনি তেওঁক আক্ৰমণ কৰিব, কিন্তু আপুনি এই কথাও জানে যে আত্মগোপন কৰাত তেওঁ বৰ পাকৈত, আপুনি জানেই চৌলে কিমান বিচাৰিও তেওঁক বিচাৰি পাব নোৱাৰিলে, আপোনাৰ পিতৃ মানুহৰ মাজত নাথাকেই, ক'ত কেনেকৈ লুকাই প্ৰাণৰক্ষা কৰিব লাগে তাক তেওঁ ভালদৰে জানিছিল, আৰু এতিয়াতো আগতকৈও আৰুহে ভালদৰে জানে। আপুনি ধৰক দায়ুদ আৰু তেওঁৰ মানুহখিনিৰ মাজলৈ গৈ দায়ুদক লগ নাপালে, তেতিয়া মানুহে কি বুলিব? তেওঁলোকে ক'ব যে আপুনি দায়ুদক পৰাস্ত কৰিব নোৱাৰিলে, বৰং যুদ্ধত আপুনি পৰাজিত হৈছে, আৰু যি মানুহখিনি এতিয়া আপোনাৰ লগত তেওঁলোকো তেওঁৰ ফালে গুচি যাবলৈ ধৰিব। এইদৰে অহিথফলৰ পৰামৰ্শৰ ভুল ত্ৰুটি দেখুওৱাৰ পাছত তেওঁৰ নিজৰ ফালৰ পৰা পৰামৰ্শ দিছে এইবুলি, কিন্তু মই এই মন্ত্ৰণা দিওঁ, দানৰে পৰা বেৰচবালৈকে সাগৰৰ তীৰত থকা বালিৰ নিচিনাকৈ অসংখ্যকৈ সকলো ইছৰাইলক আপোনাৰ ওচৰত গোট খুওৱা হওক, আৰু আপুনি নিজে যুদ্ধলৈ ওলাওক, আৰু যিকোনো ঠাইত তেওঁক পোৱা যাব সেই ঠাইতে আমি তেওঁৰ গুৰিত উপস্থিত হৈ মাটিত নিয়ৰ পৰাৰ দৰে তেওঁৰ ওপৰত পৰিম হওক, আৰু তেওঁক বা তেওঁৰ লগত যোৱা মানুহৰ মাজৰ এজনকো অৱশিষ্ট নাৰাখিম। এইবুলি কৈ আচলতে তেওঁ অপচালোমক কৈছে, মহাশয়, আচল কথাটো হ'ল যুদ্ধলৈ যাবলৈ আপুনি প্ৰস্তুত নহয়, অহিথুফলো প্ৰস্তুত নহয়, কেৱল হাজাৰ চেৰেক সেনাৰে দাৰিদৰ সেনাবাহিনীক আপুনি একো কৰিব নোৱাৰে। আপুনি এই ক্ষেত্ৰত কি কৰিব লাগিব মই কওঁ শুনক। আপুনি গোটেই ইছৰাইলৰ লোকসকলক একেলগে গোটাই আপোনাৰ ফলীয়া কৰি লওক, আৰু তেওঁলোকক পৰিচালনা দি আপুনিয়েই গোটেই যুদ্ধখনৰ পৰিচালক হওক, কাৰণ আপুনি ভালদৰে জানে মহাশয় যে সচৰাচৰ এজন ৰজাৰ পৰাই তাকেই আশা কৰা হয়। আপুনি জানে যে আপোনাৰ পিতৃও তেনেকৈয়ে ৰজাৰ আসন দখল কৰিব পাৰিছিল, নহ'লেতো প্ৰথমতে তেওঁ এগৰাকী প্ৰধান সেনাপতি মাথো নাছিল। আমাৰ সৈন্যৰ সংখ্যা অতি অধিক হ'ব লাগিব যাতে দায়ুদৰ সৈন্যই উৱাদিহ নোপোৱাকৈ আমি তেওঁৰ সৈন্যবাহিনীক হেঁচি ধৰি মাৰিব পাৰোঁ। হুছয়ৰ পৰামৰ্শ সঁচাকৈয়ে ঠিকেই আছিল, কিন্তু তথাপি সেয়ে অপচালোমৰ অনুকূলে নাছিল। সেই পৰামৰ্শ দায়ুদৰ পক্ষেহে বৰ সহায়ক আছিল, কাৰণ হুছয়ৰ এই পৰামৰ্শৰ দৰে কাম কৰিবলৈ গ'লে ৰণৰ বাবে প্ৰস্তুত হ'বলৈ দায়ুদে যথেষ্ট সময় পাব। হুছয়ে পৰামৰ্শ দিয়াৰ পাছত অপচালোম আৰু তেওঁৰ মানুহবিলাকে হুছয়ৰ পৰামৰ্শৰ বিষয়ে কি ক'লে তাক আমি তেৰ আৰু চৈধ্য নম্বৰ পদত এনেদৰে পাওঁ। চৈধ্য নম্বৰ পদটো পঢ়ি দিছো। তেতিয়া অপচালোম আৰু ইছৰাইলৰ সকলো লোকে ক'লে, অহিথুফলৰ মন্ত্ৰণাতকৈ অৰ্কিয়া হুছয়ৰ মন্ত্ৰণা উত্তম, কিয়নো অপচালোমৰ ওপৰত অমংগল ঘটাবৰ নিমিত্তে অহিথুফলৰ উত্তম মন্ত্ৰণা ব্যৰ্থ কৰিবলৈ জিহুৱাই ইয়াক থিৰ কৰিছিল। অপচালোম আৰু তেওঁৰ মানুহবিলাকে ভাবিছিল যে অহিথুফলৰ পৰামৰ্শতকৈ হুছয়ৰ পৰামৰ্শখিনি উত্তম আছিল। হুছয়ৰ পৰামৰ্শখিনি উত্তম আছিল ঠিকেই, কিন্তু অপচালোমৰ বাবে নহয়, দায়ুদ ৰজাৰ বাবেহে উত্তম আছিল। ইয়াত আমি দেখিছো যে ঈশ্বৰে দায়ুদৰ হৈ তেতিয়াও কাম কৰি আছিল। তাৰ পাছত আমি পোন্ধৰ নম্বৰ পদৰ পৰা পাওঁ হুছয়ে দায়ুদ ৰজালৈ কটকীৰ যোগেদি সতৰ্কবাণী পঠোৱাৰ বিষয়ে। আমি পোন্ধৰ নম্বৰ পদৰ পৰা একেবাৰে বাইশ নম্বৰ পদলৈকে পাঠ কৰিছো, শুনিবচোন। আৰু হুছয়ে চাদুক আৰু অবিয়থৰ এই দুগৰাকী পুৰোহিতক ক'লে, অহিথুফলে অপচালোমক আৰু ইছৰাইলৰ বৃদ্ধলোকবিলাকক এনে তেনে মন্ত্ৰণা দিছিল, কিন্তু মই হ'লে এনে তেনে মন্ত্ৰণা দিলোঁ। এতেকে তোমালোকে বেগাই দায়ুদৰ ওচৰলৈ মানুহ পঠাই তেওঁক কোৱা যে আপুনি অৰণ্যৰ পাৰ ঘাটত এই ৰাতি নাথাকিব, কিন্তু কোনো প্ৰকাৰে পাৰ হৈ যাব, নহ'লে মহাৰাজ আৰু আপোনাৰ লগৰ সকলো লোক গ্ৰাসিত হ'ব পাৰে। সেই কালত জোনাথন আৰু অহিমাস ওইন ৰুগেলত আছিল, আৰু এজনী দাসীয়ে গৈ তেওঁলোকক বাতৰি দি আছিল, আৰু তেওঁলোকে গৈ দায়ুদ ৰজাক বাতৰি দিলে, কিয়নো তেওঁলোক নগৰত সোমোৱা কোনো লোকে দেখা ভাল নাছিল। কিন্তু এটা ল'ৰাই তেওঁলোকক দেখি অপচালোমৰ আগত কোৱাত তেওঁলোক দুয়ো শীঘ্ৰে গুচি গৈ বহুৰিমত থকা এজন মানুহৰ ঘৰ পালেগৈ। তাৰে চোতালত এটা নাদ আছিল, আৰু তেওঁলোক সেই নাদটোৰ তললৈ নামিল, আৰু সেই ঘৰৰ ঘৈণীয়ে নাদৰ মুখত কাপোৰ এখন পাৰি তাৰ ওপৰত খৰচীয়া পিঠাগুড়ি মেলি দিলে। সেয়ে সেই বিষয়ে তেওঁলোকৰ কোনেও একো নাজানিলে। তেতিয়া অপচালোমৰ দাসসকলে সেই ঘৰখনৰ তিৰোতা মানুহজনীৰ ওচৰলৈ গৈ সুধিলে, অহিমাস আৰু জোনাথন ক'ত আছে? তেতিয়া সেই তিৰোতা মানুহজনীয়ে তেওঁলোকক ক'লে, তেওঁলোক জুৰিখন পাৰ হৈ গ'ল, আৰু তেওঁলোকে তেওঁলোক দুজনক বিচাৰি নাপাই জিৰচালেমলৈ উভতি আহিল। তেওঁলোক গুচি যোৱাৰ পাছত সেই মানুহ দুজন নাদৰ পৰা উঠি গৈ দায়ুদ ৰজাক বাতৰি দি ক'লে, আপোনালোক উঠক, সোনকালে পানীখিনি পাৰ হৈ যাওক, কিয়নো অহিথুফলে আপোনালোকৰ বিৰুদ্ধে এনে মন্ত্ৰণা দিলে। তেতিয়া দায়ুদ আৰু তেওঁৰ লগৰ সকলো লোকে উঠি জৰ্দন পাৰ হ'ল। জৰ্দন পাৰ নোহোৱাকৈ ৰাতিপুৱা পৰলৈকে তেওঁলোকৰ মাজৰ কোনো অৱশিষ্ট নাথাকিল। হুছয়ৰ পৰামৰ্শৰ দৰে যেতিয়া অপচালোম আৰু তেওঁৰ মূল মানুহসকলে গোটেই ইছৰাইল জাতিটোক গোটাই অপচালোমৰ অধীনত এক গোট কৰিবলৈ চেষ্টা কৰি আছিল, তেতিয়াই হুছয়ে দাৰিদ্ৰজালৈ গোপনে সতৰ্কবাণী প্ৰেৰণ কৰি আত্মৰক্ষাৰ বাবে ল'বলগীয়া দিহাখিনি সোনকালে ল'বলৈ পৰামৰ্শ দিছিল। এই পৰামৰ্শত দাৰিদ্ৰজাক অকণো বিলম্ব নকৰাকৈ জৰ্দন নৈখন পাৰ হৈ যাবলৈ পৰামৰ্শ দিয়া হৈছিল। হুছয়ৰ পৰামৰ্শ পোৱাৰ লগে লগেই দাৰিদ্ৰজাই পৰামৰ্শৰ দৰে অতি সোনকালে কামখিনি কৰিছিল। এতিয়া 23 নম্বৰ পদটো পঢ়ি দিছো। আৰু নিজৰ মন্ত্ৰণাৰ দৰে কাম নকৰা দেখি নিজৰ গাধ সজাই তাত উঠি নিজৰ নগৰলৈ ঘৰলৈ গ'ল আৰু নিজৰ ঘৰৰ বিষয়ে দিহা দি নিজে নিজৰ ডিঙিত ফাঁচ লগাই মৰিল। আৰু তেওঁৰ পিতাকৰ মৈদামতে তেওঁক মৈদাম দিয়া হ'ল। তেওঁৰ পৰামৰ্শৰ দৰে কাম নোহোৱাত অহিথুফলে বৰ অপমানবোধ কৰিছিল আৰু মৰ্মান্তিক মনোঘাত পাইছিল। সেই মানহানি আৰু মনোঘাত সহ্য কৰিব নোৱাৰি তেওঁৰ নিজৰ ঘৰখনৰ সকলো দিহা ব্যৱস্থা দি তেওঁ শিৱজুৰিলৈ আত্মহত্যা কৰিছিল। এতিয়া 24 নম্বৰ পদৰ পৰা 26 নম্বৰ পদলৈকে পঢ়িছো। আৰু দায়ুদে মহনৈম পালেগৈ আৰু অপচালোমে সকলো ইছৰাইল লোকে সৈতে জৰ্দন পাৰ হ'ল। আৰু অপচালোমে যোৱাবৰ সলনি অমাচাক প্ৰধান সেনাপতি পাতিলে। তেওঁ আছিল ইছৰাইলীয়া জিথ্ৰা নামেৰে এগৰাকী মানুহৰ পুত্ৰ, যিগৰাকী মানুহে যোৱাবৰ মাক চৰুয়াৰ ভনীয়েক নাহচৰ জীয়েক অবিগলৰ সৈতে সহবাস কৰিছিল। ইছৰাইল আৰু অপচালোমে গিলিয়দৰ দেশত চাউনি পাতিলে। পৰামৰ্শৰ দৰেই অপচালোমে ইছৰাইলৰ লোকসকলৰ মাজৰ পৰা অধিক সৈন্য গোটাবলৈ সক্ষম হৈছিল আৰু সৈন্য শক্তি শক্তিশালী কৰি লৈ বাস্তৱিকতেই দায়ুদক খেদিলৈ ফুৰিছিল। ইয়াৰ আগতেও দায়ুদে চৌলৰ ভয়ত জীৱনৰ সৰহদিন পলাই ফুৰিবলগীয়া হৈছিল। এতিয়া কিন্তু তেওঁৰ পাপৰ পৰিণামস্বৰূপেহে এইদৰে পলাই ফুৰিবলগীয়া হৈছিল। এইবাৰ কিন্তু তেওঁ বৰ ঠেকত পৰি পলাই ফুৰিবলগীয়া হৈছিল, কাৰণ তেওঁ কেৱল পলাই সাৰিবৰ বাবেহে কোনোমতে সময় অকণ পাইছিল। কিন্তু যুদ্ধৰ বাবে কোনো ধৰণৰ প্ৰস্তুতি নোহোৱাকৈয়ে জিৰচালেম এৰি তেওঁ পলাবলগীয়া হৈছিল। তেওঁৰ সমৰ্থক লোকসকলহে তেওঁৰ লগত গৈছিল। শেষতে এতিয়া 27 নম্বৰ পদৰ পৰা শেষ পদ অৰ্থাৎ 29 নম্বৰ পদলৈকে পঢ়োঁহক। তাৰ পাছত দায়ুদে মহানৈম পালত অম্মুনৰ সন্তানবিলাকৰ ৰব্বাত থকা নাহচৰ পুত্ৰ চুবিয়ে আৰু লুটবাৰত থকা অমিয়েলৰ পুত্ৰ মাখিৰে আৰু ৰুগালিমত থকা গিলিয়দিয়া বাৰ্জিলয়ে দায়ুদৰ আৰু তেওঁৰ মানুহৰ নিমিত্তে শয্যা, চৰিয়া, মাটিৰ পাত্ৰ আৰু খাবৰ নিমিত্তে ঘেঁহু, যৱ, আটাগুৰি, ভজা শস্য, লেচেৰা মাহ, মচুৰ মাহ, ভজা মাছ, মৌ, গাখীৰ, মেৰৰ জাক আৰু গৰুৰ গাখীৰৰ পনীৰ আনিলে, কিয়নো তেওঁলোকে ভাবিছিল যে লোকবিলাক অৰণ্যত ক্ষুধাটোৰ, তৃষ্ণাটোৰ আৰু ক্লান্ত হৈ পৰিছে। পলাই ফুৰোতে দায়ুদে দেখা পাইছিল যে তেওঁৰে সৈতে মিত্ৰতাত থাকিবলৈ ইচ্ছা কৰা বহু জাতি আছিল, কাৰণ সেই জাতিবিলাকে জানিছিল দায়ুদ কিমান বীৰ যোদ্ধা আছিল। তাৰোপৰি দায়ুদক সমৰ্থন দান কৰা এই জাতিবিলাকৰ অপচালোমৰ ওপৰত আস্থা সমলি নাছিল। তেওঁক তেওঁলোকে এজন প্ৰৱঞ্চক আৰু বিপদজনক লোকৰূপে গণ্য কৰিছিল, কিন্তু দায়ুদৰ ওপৰত তেওঁলোকৰ সম্পূৰ্ণ আস্থা আছিল। আৰু সেইকাৰণেই অম্মুনীয়া লোকসকলে দায়ুদ আৰু তেওঁৰ মানুহবিলাকক প্ৰয়োজনীয় সকলো বস্তুৰ যোগান ধৰিছিল। সৈন্য শক্তি শক্তিশালী কৰিবলৈ অপচালোমে সময় লয় মানে দায়ুদে মিত্ৰ জাতিৰ মানুহৰ পৰা ৰচদ পাতি পাবলৈ আৰু তেওঁৰ যোদ্ধা পুৰুষসকলক যুদ্ধৰ বাবে প্ৰস্তুত কৰিবলৈ বহু সময় পাইছিল। প্ৰিয় শ্ৰোতা, 17 নম্বৰ অধ্যায়ৰ আলোচনা আজিলৈ আমি ইমানতে সামৰিব খুজিছো। পৰৱৰ্তী অনুষ্ঠানত আমি ইয়াৰ পিছৰ অধ্যায়ৰ পৰা আলোচনা আৰম্ভ কৰিম। আপোনাক সেই অনুষ্ঠান শুনিবলৈ অনুৰোধ জনাইছো। কিন্তু শেষত এটা কথা আকৌ সোঁৱৰাই দিব খুজিছো। দায়ুদে নিজৰ পাপৰ শাস্তিস্বৰূপে তেনেদৰে অলৌ তলৌকৈ ঘূৰি ফুৰিবলগীয়া হৈছিল যদিও ঈশ্বৰে তেওঁক পৰিত্যাগ কৰা নাছিল, কাৰণ দায়ুদে ঈশ্বৰত সম্পূৰ্ণৰূপে বিশ্বাস ৰাখিছিল। প্ৰিয় শ্ৰোতা, ঈশ্বৰে কেতিয়াবা আমাক বিপদৰ মাজেৰে পাৰ হৈ যাবলৈ এৰি দিয়ে, কিন্তু তথাপি যদি আমি তেওঁৰ বিশ্বাসতে থাকোঁ তেওঁ আমাক কেতিয়াও পৰিত্যাগ নকৰে। এই কথা আপুনি বাৰু মনত ৰাখিছেনে? ঈশ্বৰ আপোনাৰ সহায় হওক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671।
প্ৰিয় শ্ৰোতা, আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
ঈশ্বৰ